ইয়ুব 31 অধ্যায়। মই মোৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলোঁ, তেন্তে মই ছোৱালীলৈ কেনেকৈ চোৱা হলো? কিয়নো ঊৰ্ধবাসী ঈশ্বৰে দিয়া ভাকি আৰু ওপৰত থকা সৰ্বশক্তিমান জনাৰ পৰা পোৱা অংশ কি? সেয়ে জানো অধৰ্মীবোৰৰ নিমিত্তে আপদ আৰু কুকৰ্মীবোৰৰ নিমিত্তে দুৰ্গতি নহয়, তেন্তে তেওঁ মোৰ কোনো পথ নেদেখেনে আৰু মোৰ আটাই খোজ তেওঁ গণনা নকৰেনে? মই যদি মিছাত চলিলোঁ আৰু মোৰ ভৰি প্ৰবঞ্চনা পথলৈ লৰ ধৰিলে, ঈশ্বৰে মোৰ সিদ্ধতা জানিবৰ নিমিত্তে মোক ঠিক তজুত জোখক। মই যদি অবাতে খোজ চলালোঁ, মোৰ মন যদি চকুৰ পাছে পাছে চলিল আৰু মোৰ হাত দুখনত যদি কোনো দাগ লাগি আছে, তেন্তে মই সিঁচিলে অন্যে খাওক, এনেকি মোৰ পথাৰত গজা শস্যবোৰো উঘলা হওক। মই যদি পৰৰ তিৰোতাত মুহ গলো আৰু চুবুৰীয়াৰ দুৱাৰৰ গুৰিত যদি মই লুকাই থাকিলো, তেন্তে মোৰ তিৰোতাই অন্যৰ নিমিত্তে জাত ঘূৰাওক আৰু অন্য লোকে তাইক ভোগ কৰক। কিয়নো সেয়ে গ্ৰহিত কাৰ্য আৰু বিচাৰকৰ্তাবিলাকে দণ্ড দিবলগীয়া অপৰাধ, কাৰণ সেয়ে বিনাশৰ গাতলৈকে দহি থকা অগ্নি, সেয়ে মোৰ সৰ্বস্ব বিনষ্ট কৰিলেহেঁতেন। মোৰ বন্দী কি বেটীয়ে মোৰ আগত অভিযোগ কৰিলত, মই যদি সিহঁতৰ বিচাৰলৈ হেয়জ্ঞান কৰিলোঁ, তেন্তে ঈশ্বৰ উঠিলে মই কি কৰিম? আৰু তেওঁ বুজ বিচাৰ ল'লে মই তেওঁ কি উত্তৰ দিম? মোক গৰ্ভত নিৰ্মাণ কৰা জনাই জানো তাকো নিৰ্মাণ কৰা নাই, আৰু এনে জনাই জানো আমাক গৰ্ভত গঠন কৰা নাই। মই যদি দুখীয়া লোকক সিহঁতৰ ইচ্ছা পূৰ কৰিবলৈ নিবাৰণ কৰিলোঁ আৰু বিধৱাৰ চকু জলকা লগালোঁ, যদি বা মোৰ খোৱা মুঠি অকলেই খালো আৰু পিতৃহীন ল'ৰাই তাৰ অলপো খাবলৈ নাপালে, এনে নহয় মোৰ ডেকা কালৰ পৰা এনেকুৱা ল'ৰাই বাপেকৰ লগত থকাৰ দৰে মোৰ লগত ডাঙৰ দীঘল হয় আৰু মই মাতৃৰ গৰ্ভত থকাৰে পৰা বিধৱাৰ পদদৰ্শক। যদি মই কোনো বস্ত্ৰৰ অভাৱত মৰিব লগা দেখিলোঁ বা দুখীয়াক গাত ল'বলৈ কাপোৰ নাইকিয়া দেখিলোঁ, তাৰ ককালে যদি মোক আশীৰ্বাদ নকৰালে আৰু মোৰ মেৰৰ নোমৰ পৰা সি ফল নাপালে, আৰু নগৰৰ দুৱাৰত মোৰ ফলীয়া মানুহ দেখি যদি মই পিতৃহীনৰ অহিতে হাত দাঙিলোঁ, তেন্তে মোৰ বাবিচনীয় হাড়ৰ পৰা মোৰ কান্ধ খহি পৰক আৰু মোৰ বাহুৰ হাড়ডালৰ পৰা ভাগি পৰক, কিয়নো ঈশ্বৰৰ পৰা আপদ আহিব বুলি মই ভয় কৰিছিলোঁ আৰু মই তেওঁৰ মহত্বৰ কাৰণে সেইৰূপ কৰ্ম কৰিব নোৱাৰিলোঁ। মই যদি সুবৰ্ণক মোৰ বিশ্বাস ভূমি কৰিলোঁ আৰু তুমি মোৰ আশ্ৰয় এনে কথা যদি শুদ্ধ শুনক ক'লোঁ, মোৰ সম্পত্তি অধিক বুলি যদি আনন্দ কৰিলোঁ আৰু নিজ হাতেৰে অনেক লাভ পাইছোঁ বুলি যদি মই উল্লাস কৰিলোঁ, মই সূৰ্যক দীপ্তি দিয়া বা চন্দ্ৰক উজ্জ্বল ৰূপে আকাশত গমন কৰা দেখি যদি মোৰ মন গুপুতে মুহ গ'ল আৰু সেই দুয়োৰো উদ্দেশ্যে মোৰ মুখে হাতত চুমা খালে, তেন্তে ইয়ো বিচাৰকৰ্তাবিলাকে দণ্ড দিবলগীয়া অপৰাধ হ'লহেঁতেন। কিয়নো সেয়ে হোৱা হ'লে মই ঊৰ্ধবাসী ঈশ্বৰৰ আগত অস্বীকাৰ কৰিলোহেঁতেন। মোক ঘৃণাওতাৰ আপদত মই যদি আনন্দ কৰিলোঁ আৰু সি দুৰ্দশাত পৰা দেখি মই উল্লাস হলোঁ, এনে নহয় তাক মৰাবলৈ হাও দিয়াৰ দ্বাৰা মোৰ মুখকো পাপ কৰিবলৈ মই দিয়া নাই। তেওঁ দিয়া মাংস খাই তৃপ্ত নোহোৱা কোন আছে? এইবুলি মোৰ তম্বুৰ মানুহবোৰে যদি কোৱা নাই, বিদেশীয়ে বাটত ৰাতি কটোৱা নাই, কিন্তু মই পথিকৰ অৰ্থে দুৱাৰ মেলি থৈছিলোঁ। মই অনেক লোক সমূহক ভয় করার আর প্রধান প্রধান বংশর ঘৃণা আশঙ্কা করার কারণে মনে মনে থাকি দুয়ারর বাহিরলৈ নগৈ নিজ হিয়াত মূর অধর্ম লুকুয়াই রাখি যদি মই আদমর নিচিনাকৈ মূর অপরাধ ঢাকি থলু ওহ মূর কথা শুনবলৈ এজন থকা হলে কেনে ভাল আছিল চুয়া এয়া মূর শহীদ চিন সর্বশক্তিমান জনাই মোক উত্তর দিয়ক ওহ মূর প্রতিবাদীয়ে লিখা দুখর পত্র মূর ইয়াত থকা হলে কেনে ভাল আছিল অবশ্যে মই তাক মূর কান্ধত বলুহেতেন আর রাজমুকুট বুলি মূর মূরত পিন্ধিলুহেতেন তেওঁ আগত মূর খোজর সংখ্যা জনালুহেতেন আর রাজকুঁৱৰৰ দৰে তেওঁ ওচৰলৈ গলুহেতেন মূর মাটিয়ে যদি মূর অহিতে চিঁয়ৰ মাৰে আর তার আটাই হিরলুবুরতে যদি কান্দে মই যদি ধন নিদিয়াকৈ সেই মাটির ফল ভোগ করিলু বা তার গৰাকী বিলাকৰ প্রাণ হানি করিলু তেন্তে মূর ঘেঁহুর সলনি কায়েত আর জবর সলনি বন গজক ইউবর বাক্য সমাপ্ত।